وقال لهم نبيهم إن الله قد بعث لكم طالوت ملكا قالوا أنى يكون له الملك علينا ونحن أحق بالملك منه ولم يؤت سعة من المال قال إن الله اصطفاه عليكم وزاده بسطة في العلم والجسم والله يؤتي ملكه من يشاء والله واسع عليم
আৰু সিহঁতৰ নবীয়ে সিহঁতক কৈছিল নিশ্চয় আল্লাহে তালুতক তোমালোকৰ বাবে ৰজা হিচাপে প্ৰেৰণ কৰিছে সিহঁতে ক'লে তাৰ ৰাজত্ব আমাৰ ওপৰত কেনেকৈ সম্ভৱ অথচ আমি তাতকৈ ৰাজত্বৰ বেছি হকদাৰ আৰু তাক প্ৰচুৰ ঐশ্বৰ্যও দিয়া হোৱা নাই তেওঁ ক'লে আল্লাহে নিশ্চয় তাক তোমালোকৰ বাবে মনোনীত কৰিছে আৰু তেওঁ তাক জ্ঞান আৰু শাৰীৰিকভাৱে সমৃদ্ধ কৰিছে আৰু আল্লাহে যাক ইচ্ছা কৰে ৰাজত্ব প্ৰদান কৰে আৰু আল্লাহ সৰ্বব্যাপী প্ৰাচুৰ্যময় সৰ্বজ্ঞ